বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে বৰষা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 7টা শিতানত 14খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 17টি শিশুক তেওঁলোকৰ অসাধাৰণ সাফল্যৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান কৰে। 2004 চনৰ বিধ্বংসী চুনামিত প্ৰাণ হেৰুওৱা সহস্ৰাধিক লোকৰ স্মৃতিত আজি তামিলনাডুৰ পুডুচেৰীত শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠিত হৈছে। বিশিষ্ট অসমীয়া সাহিত্যিক য়াছিৰ দৰজে ফংচিলৈ এই বছৰৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। কালি দেহাৱসান ঘটা মালায়ালম ভাষাৰ প্ৰখ্যাত লেখক আৰু ছবি নিৰ্মাতা এম টি বাসুদেৱন নায়াৰৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি কেৰালাৰ কোজিকোড়ৰ মাপুৰোড শ্মশানত সম্পন্ন কৰা হ'ব। আৰু মেলবৰ্ণত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলৰ আজি প্ৰথম দিনা অষ্ট্ৰেলিয়াই দিনান্তত 6 উইকেটৰ বিনিময়ত 311 ৰান সংগ্ৰহ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 7টা শিতানত 14খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 17টি শিশুক তেওঁলোকৰ অসাধাৰণ সাফল্যৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান কৰে। কলা সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, সমাজসেৱা, ক্ৰীড়া আৰু পৰিৱেশ ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে শিশুসকলক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত এটা পদক, এখন প্ৰমাণপত্ৰ আৰু এখন প্ৰশস্তিপত্ৰ আছে। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শিখ ধৰ্মগুৰু গুৰু গোবিন্দ সিঙৰ পুত্ৰদ্বয়ৰ সাহসিকতা আৰু বলিদানৰ প্ৰতি শ্ৰদ্ধা জনায়। বঁটা লাভ কৰা শিশুসকলক শুভেচ্ছা জনাই ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ কাৰ্য অসাধাৰণ আৰু অতুলনীয় বুলি উল্লেখ কৰে। তেওঁ কয় যে শিশুসকলৰ প্ৰত্যেকেই এটা বিশেষ গুণৰ অধিকাৰী আৰু তেওঁলোকৰ সাফল্যই নাগৰিকসকলক অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰপতিয়ে সকলো মাধ্যমৰ জৰিয়তে শিশুসকলৰ এই সাফল্যৰ বাতৰি সকলোৰে মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনায়। শিশুসকলৰ প্ৰতিভাক চিনাক্ত কৰি তেওঁলোকক সুযোগ প্ৰদান কৰাটো ভাৰতীয় পৰম্পৰাৰ এটা অংশ বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বীৰ শিশু দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শিশুসকলক দেশৰ ভৱিষ্যতৰ ভেটি হিচাপে সন্মান জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তেওঁ লগতে এটা সমাৱেশতো ভাষণ দিব। শ্ৰীমোদীয়ে শিখ ধৰ্মগুৰু গোবিন্দ সিঙৰ পুত্ৰদ্বয়ৰ সাহসিকতাৰ সোঁৱৰণত 26 ডিচেম্বৰৰ দিনটো বীৰ শিশু দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছিল। এইবাৰৰ এই দিৱসত বিকশিত ভাৰত নিৰ্মাণত যুৱ প্ৰজন্মৰ অৱদানত গুৰুত্ব আৰোপ কৰা হৈছে। অসমতো আজি বীৰ শিশু দিৱস উপলক্ষে বিভিন্ন বিদ্যালয়, শিশু যতন কেন্দ্ৰ আৰু অংগনবাড়ী কেন্দ্ৰসমূহৰ ছাত্ৰ ছাত্ৰীৰ মাজত মাই গভ আৰু মাই ভাৰত পৰ্টেলৰ জৰিয়তে অনলাইন কুইজ, গল্পকথন, সৃষ্টিশীল ৰচনা, পোষ্টাৰ আদিৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে নিৰ্বাচিত শিশুসকলো উপস্থিত থাকিব। 2004 চনৰ আজিৰ দিনটোতে দক্ষিণ ভাৰতৰ উপকূলত সৃষ্টি হোৱা চুনামিয়ে 20 বছৰ অতিক্ৰম কৰিলে। ইণ্ডোনেছিয়াৰ সুমাত্ৰাৰ সমীপত 9.1 ৰিক্টাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পৰ ফলত সাগৰত সৃষ্টি হোৱা চুনামিৰ প্ৰভাৱত ভাৰতৰ তামিলনাডু আৰু পুডুচেৰীত 1000ৰো অধিক লোকৰ মৃত্যু হৈছিল। উল্লেখযোগ্য যে ভূমিকম্পৰ ফলত সমুদ্ৰত সৃষ্টি হোৱা এই চুনামি ইতিহাসৰ অন্যতম প্ৰাকৃতিক দুৰ্যোগ হিচাপে পৰিগণিত হৈছিল আৰু ভাৰত মহাগৰীয় অঞ্চলত কেইবা হাজাৰ লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে সা সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছিল। এই চুনামিত প্ৰাণ হেৰুওৱা সহস্ৰাধিক লোকৰ স্মৃতিত আজি তামিলনাডুৰ পুডুচেৰীত শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। বিশিষ্ট অসমীয়া সাহিত্যিক য়াছিৰ দৰজে ফংচিলৈ এই বছৰৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। ধাৰ আৰু অন্যান্য গল্পপুথিৰ বাবে ফংচিয়ে এই বঁটা লাভ কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই এই কথা ঘোষণা কৰে। এই বঁটাত আছে এখন প্ৰশস্তিপত্ৰ, স্মাৰক আৰু নগদ 5 লাখ টকা। ইয়াৰ উপৰি গ্ৰন্থখনৰ প্ৰকাশক বনলতাই এই বঁটাৰ বাবদ নগদ 3 লাখ টকা পুৰস্কাৰ হিচাপে লাভ কৰিব। অহা 31 ডিচেম্বৰত অসম গ্ৰন্থমেলাস্থলীত শ্ৰী থংচিক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীত 12-দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অসম গ্ৰন্থমেলা 2024 অনুষ্ঠিত হ'ব। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে কাইলৈ বিয়লি প্ৰায় 3 বজাত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে সন্মানীয় সভাপতিৰূপে অংশগ্ৰহণ কৰিব। সভাখনত দিল্লীৰ বিশিষ্ট সাংবাদিক, ইতিহাসবিদ, লেখক হিন্দুল সেনগুপ্ত, বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্যসভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰা, ভাৰতীয় প্ৰকাশক আৰু পুথি বিক্ৰেতা সংস্থাৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘায়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব। এইবাৰ গ্ৰন্থমেলাত কলকাতাৰ বিশিষ্ট লেখক বিনোদ ঘোষাল, বল দেৱানন্দ সাগৰ, চলচ্চিত্ৰ পৰিচালক মনোজ শ্ৰীবাস্তৱ, সচিদানন্দ যোশী গ্ৰন্থমেলাত বিশিষ্ট অতিথি হিচাপে ভাগ ল'ব। 7 জানুৱাৰীলৈ চলিবলগীয়া এইবাৰৰ গ্ৰন্থমেলাত মুঠ 118টা পুথি প্ৰকাশক আৰু বিক্ৰেতা প্ৰতিষ্ঠানে ভাগ ল'ব। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰি